يا أيها الذين آمنوا لا يحل لكم أن ترثوا النساء كرها ولا تعضلوهن لتذهبوا ببعض ما آتيتموهن إلا أن يأتين بفاحشة مبينة وعاشروهن بالمعروف فإن كرهتموهن فعسى أن تكرهوا شيئا ويجعل الله فيه خيرا كثيرا.
هي من دار هقول বলপূৰ্বকভাৱে নিজকে নাৰীসকলৰ উত্তৰাধিকাৰী বুলি গণ্য কৰাটো তোমালোকৰ বাবে বৈধ নহয়। তোমালোকে সিহঁতক যি প্ৰদান কৰিছা তাৰ পৰা কিছু অংশ আত্মসাত কৰাৰ উদ্দেশ্যে সিহঁতক অৱৰুদ্ধ কৰি নাৰাখিবা। কিন্তু যদি সিহঁতে স্পষ্ট বেয়া আচৰণ কৰে, অৰ্থাৎ বেবিচাৰ অথবা গিৰিয়েকৰ অবাধ্যাচৰণ কৰে, তেন্তে বিষয়টো সুকীয়া আৰু তোমালোকে সিহঁতৰ লগত সৎভাৱে জীৱন যাপন কৰিবা। লগতে যদি সিহঁতক অপচন্দ কৰা, তেন্তে এনেকুৱাও হ'ব পাৰে যে যিটোত আল্লাহে বহু কল্যাণ নিহিত কৰি ৰাখিছে আৰু তোমালোকে সেইটোকে অপচন্দ কৰি আছা।